قالت لهم رسلهم إن نحن إلا بشر مثلكم ولكن الله يمن على من يشاء ولكن الله يمن على من يشاء من عباده وما كان لنا أن نأتيكم بسلطان إلا بإذن الله وعلى الله فليتوكل المؤمنون
কিয়ত রাসূল হকলে কিয়ত কলে ফাসা কথা আমি তোমালোকৰ দৰেই মানু কিন্তু আল্লাহে তেওঁৰ বান্দা সকলৰ মাজৰ পৰা যা ইচ্ছা কৰে অনুগ্ৰহ প্ৰদান কৰে আৰু আল্লাহৰ অনুমতি অবিহনে তোমালোকৰ ওচৰত প্ৰমাণ উপস্থিত কৰিবলৈ আমাৰ কোনো ক্ষমতা নাই আল্লাহৰ ওপৰতেই মুমিনসকলৰ ভৰসা কৰা উচিত